এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়াৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি পাৰ্পল চিটি, যোৰাবাটৰ বান সমস্যা, কৃষক পঞ্জীয়ন আদি বিভিন্ন বিষয়ত আলোচনা, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ মাইজানৰ নগাঘুলী ঘাটৰ জলসম্পদ প্ৰকল্প পৰিদৰ্শন আৰু বান নিয়ন্ত্ৰণৰ ব্যৱস্থাৰ পৰ্যালোচনা, বিভিন্ন দাবীৰ সমৰ্থনত সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ আজিৰে পৰা দুদিনীয়াকৈ ৰাজ্যজুৰি কৰ্মবিৰতি আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত আৰ্জেণ্টিনা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি অষ্টম দিনা গুৱাহাটী মহানগৰীক পাৰ্পল চিটি হিচাপে গঢ় দিয়াক লৈ আলোচনা অনুষ্ঠিত হয়। বিধায়ক প্ৰদ্যুৎ বৰদলৈয়ে এই সন্দৰ্ভত উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ দি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে কয় যে ৰাজ্যৰ চহকী সাংস্কৃতিক পৰিচয় আৰু ঐতিহ্যৰ প্ৰতীক হিচাপে পৰিচিত কপৌ ফুলৰ পাতল বেঙুনীয়া ৰঙেৰে সমগ্ৰ গুৱাহাটী চহৰখন সজাই তোলাৰ বাবে গুৱাহাটী পৌৰ নিগমে সিদ্ধান্ত লৈছে। তেওঁ কয় যে ৰাজস্থানৰ পিংক চিটি হিচাপে জনাজাত জয়পুৰৰ আৰ্হিৰে গুৱাহাটীক পাৰ্পল চহৰ হিচাপে গঢ়ি তোলাৰ বাবে ইতিমধ্যে গুৱাহাটী পৌৰ নিগমে সকলো ৱাৰ্ডৰ নাগৰিক সমিতি, উন্নয়ন সমিতি তথা স্থানীয় ৰাজহুৱা সমিতিসমূহক স্বেচ্ছামূলকভাৱে এই পদক্ষেপত অংশগ্ৰহণ কৰিবলৈ আহান জনাইছে। ইপিনে সদনত আজি চলিত বিত্তীয় বৰ্ষৰ বাজেট সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ অভিভাষণত চৰকাৰৰ কল্যাণকামী আঁচনিসমূহৰ বিষয়ে প্ৰকাশ কৰে। ডঃ শৰ্মাই বিগত 10 বছৰত দ্বৈত ইঞ্জিন চৰকাৰে দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত লাভ কৰা সফলতাৰ কথা উল্লেখ কৰি কয় যে ৰাজ্যৰ দৰিদ্ৰতাৰ হাৰ 2015 চনৰ 32.68% তুলনাত বৰ্তমান 14% অৱনমিত হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে জালুকবাৰীৰ পৰা খানাপাৰালৈ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে বৃহৎ পৰিসৰত 1000 গছৰ পুলি ৰোপণৰ পৰিকল্পনা কৰাৰ বিষয়ে আজি বিধানসভাত প্ৰকাশ কৰে।
খুব কম দিনৰ ভিতৰতে আমি খানাপাৰাৰ পৰা কমপ্লিট জালুকবাৰীলৈকে এই ষ্ট্ৰেচটোত অকল 1000 গছ আমি প্লেণ্টেশ্যন কৰাৰ এটা সিদ্ধান্ত লৈছো, যিটোৱে আমাৰ নেশ্যনেল হাইৱে বা আমি যিটো ৰিং ৰোড বুলি কওঁ তাৰ নান্দনিক সৌন্দৰ্য বৃদ্ধি কৰিব।
মুখ্যমন্ত্ৰী ডঃ শৰ্মাই যোৰাবাটৰ বান সমস্যা প্ৰসংগত কয় যে গুৱাহাটী ৰিং ৰোড প্ৰকল্পই যাতায়াত ব্যৱস্থা উন্নত কৰাৰ লগতে এই বান সমস্যা সমাধানৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই প্ৰকল্পৰ বাবে ইতিমধ্যে 150 কোটি টকা আবণ্টন দিয়া হৈছে আৰু বৰ্তমান ইয়াৰ নক্সা প্ৰস্তুত কৰি থকা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে IIT গুৱাহাটীৰ বিশেষজ্ঞৰ সহায়ত বৈজ্ঞানিকভাৱে নক্সা পৰীক্ষা কৰি ৰিং ৰোড প্ৰকল্পৰ কাম আগবঢ়োৱা হ'ব বুলি মন্তব্য কৰে।
পৰিকল্পনা যোৰাবাটৰ কৃত্ৰিম বানপানীৰ পৰা আমি যাতে সঁহাৰি পাওঁ তাৰ বাবে ৰিং ৰোডৰ মাষ্টাৰ প্লেনত 150 কোটি টকা আবণ্টন কৰি থোৱা হৈছে। এতিয়া কনচালটেণ্টে তাৰ ড্ৰয়িং বনাই আছে আৰু মই ইতিমধ্যে কনচালটেণ্টক কৈছো যে ড্ৰয়িংখন IIT গুৱাহাটীৰ পৰা এপ্ৰুভ কৰাব লাগে আৰু মই ভাবো যে ৰিং ৰোড নিৰ্মাণৰ কাম আগবঢ়াৰ লগে লগে আমি যোৰাবাটত যোৱা পৰহি দেখা যিখিনি অসুবিধা আমি দেখিছিলো সেই অসুবিধাখিনিও আমি আঁতৰ কৰিব পাৰিম।
বিধানসভাত আজি PM কিষাণ আঁচনিৰ ঋণক লৈ বিধায়ক চক্ৰধৰ গগৈৰ এটা প্ৰশ্নৰ উত্তৰত কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই এতিয়াৰে পৰা ক্ষুদ্ৰ চাহ খেতিয়কেও PM কিষাণৰ ঋণ লাভ কৰিব পাৰিব বুলি প্ৰকাশ কৰে। তেওঁ কয় যে এতিয়ালৈ 18,59,000 কৃষকে PM কিষাণ আঁচনিৰ অধীনত ধন লাভ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী কৃষি আন্তঃগাঁথনি পুঁজিৰ জৰিয়তে ৰাজ্যৰ উদ্যমী কৃষি উদ্যোগীসকলক সহায় আগবঢ়োৱাৰ বাবে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে অহা 25 জুলাইত গুৱাহাটীত ৰাজ্যৰ প্ৰায় 5,000 কৃষি উদ্যমীক সাক্ষাৎ কৰি এই সন্দৰ্ভত অৱগত কৰোৱা হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি ডিব্ৰুগড়ৰ মাইজানৰ নগাঘুলী ঘাটৰ জলসম্পদ প্ৰকল্প পৰিদৰ্শন কৰে আৰু বান নিয়ন্ত্ৰণ তথা খহনীয়া প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা সাম্প্ৰতিক ব্যৱস্থাসমূহৰ বুজ লয়। পৰিদৰ্শনকালত ৰাজ্যপালগৰাকীয়ে জলসম্পদ বিভাগৰ বিষয়াসকলৰ সৈতে প্ৰকল্পটোৰ সুৰক্ষা আৰু স্থায়িত্বৰ বিষয়েও আলোচনা কৰে। তেওঁ লগতে ৰাজ্যৰ বান ব্যৱস্থাপনা শক্তিশালী কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়েও উল্লেখ কৰে। ইয়াৰ পাছতে ৰাজ্যপাল আচাৰ্যই চাবুৱাত নিৰ্মীয়মান উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয় শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ চৌহদো পৰিদৰ্শন কৰে। সদৌ সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাই বিভিন্ন দাবীৰে আজিৰ পৰা দুদিনীয়াকৈ ৰাজ্যজুৰি কৰ্মবিৰতি পালন কৰিছে। কামৰূপ মহানগৰ জিলা আদালতৰ চৌহদতো আজি কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰে। ছেট্টী আয়োগৰ পৰামৰ্শৱলীৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা হুকুম সম্পূৰ্ণৰূপে কাৰ্যকৰী নকৰাৰ প্ৰতিবাদকে ধৰি অন্যান্য দাবীৰে ন্যায়িক কৰ্মচাৰীসকলে এই প্ৰতিবাদ সাব্যস্ত কৰিছে। বিশ্বনাথ চাৰিআলি ন্যায়িক জিলা চৌহদতো কৰ্মবিৰতি পালন কৰা হয়। সদৌ অসম নাগৰিক কৰ্মচাৰী সংঘৰ আহান মৰ্মে হাইলাকান্দি জিলা ন্যায়ালয়ৰ কৰ্মচাৰীসকলেও দুদিনীয়া কৰ্মবিৰতি পালন কৰিছে। ইয়াৰ ফলত জিলা আদালতৰ দৈনন্দিন কাম কাজ ব্যাহত হোৱা বুলি আমাৰ সংবাদদাতাই জনাইছে। কৰ্মচাৰীসকলে তেওঁলোকৰ বাবে পৃথক সেৱাবিধি প্ৰণয়ন, দৰমহাৰ বিসংগতি দূৰ কৰা, চিকিৎসাৰ ক্ষতিপূৰণ দিয়া আদি বিভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে। শিৱসাগৰ জিলা ন্যায়িক কৰ্মচাৰীসকলেও বিভিন্ন দাবীৰ সমৰ্থনত দুদিনীয়া কৰ্মবিৰতি কাৰ্যসূচী পালন কৰে। কৰ্মচাৰীসকলে জানিবলৈ দিয়া মতে তেওঁলোকৰ দাবীসমূহ বিভিন্ন মাধ্যমেৰে চৰকাৰৰ ওচৰত উত্থাপন কৰাৰ পাছতো পূৰণ নোহোৱাত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। ইপিনে ন্যায়িক কৰ্মচাৰীৰ প্ৰতিবাদৰ বাবে আজি ন্যায়াধীশ শৰ্মিলা ভূঞা ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি অনুষ্ঠিত নহল। আদালতৰ নিৰ্দেশৰ ভিত্তিত পুৱাৰ ভাগত জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আদালতত উপস্থিত থাকে যদিও কৰ্মচাৰীসকলৰ কৰ্মবিৰতিৰ বাবে সাক্ষ্য গ্ৰহণ কৰিব পৰা নহল। প্ৰতিগৰাকী প্ৰকৃত কৃষকে যাতে চৰকাৰী সুবিধা লাভ কৰে তাৰ বাবে কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়াটো অধিক ক্ষীপ্ৰ কৰিবলৈ নগাঁও জিলায়ুক্ত দেৱাশীষ শৰ্মাই সংশ্লিষ্ট পক্ষক নিৰ্দেশ দিছে। জিলায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি অনুষ্ঠিত এখন সভাত আয়ুক্ত শৰ্মাই প্ৰকৃত কৃষকসকল যাতে সাৰ লাভৰ পৰা বঞ্চিত নহয় সেই বিষয়টো গুৰুত্ব আৰোপ কৰে। এই বৈঠকত কৃষক পঞ্জীয়ন ব্যৱস্থাৰ অগ্ৰগতিৰ খতিয়ানো লোৱা হয়। বৈঠকত অতিৰিক্ত জিলায়ুক্ত গোপাল শৰ্মা, পল্লৱী গগৈ, ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকল, জিলা কৃষি বিষয়া আৰু বিভাগটোৰ আন বিষয়াসকল উপস্থিত থাকে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু যোৰহাট জিলা প্ৰশাসনৰ সহযোগত বিধানসভা সমষ্টিভিত্তিত বিশেষ গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই কৰ্মশালাত যোৰহাট, তিয়ক, মৰিয়নি আৰু তিতাবৰ বিধানসভা সমষ্টিৰ বিভিন্ন নিৰ্ধাৰিত স্থানত অনুষ্ঠিত হ'ব। ছাত্ৰ ছাত্ৰীসকলক অভিজ্ঞ প্ৰশিক্ষকৰ জৰিয়তে বিভিন্ন লাগতিয়াল তথা গুৰুত্বপূৰ্ণ কলা কৌশল শিকোৱাৰ উদ্দেশ্যে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। যোৰহাট সমষ্টিত আজিৰে পৰা 30 জুলাইলৈ যোৰহাট থিয়েটাৰত এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। তিতাবৰ সমজিলা প্ৰশাসনৰ সহযোগত ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদে আয়োজন কৰা কৰ্মশালাত নাটৰ প্ৰশিক্ষণ দিয়া হ'ব। মৰিগাঁও জিলায়ুক্তৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত আজি জিলায়ুক্ত অনামিকা তিৱাৰীৰ সভাপতিত্বত লোকপিয়ল সম্পৰ্কীয় জিলা পৰ্যায়ৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত জিলাখনৰ লোকপিয়ল সম্পৰ্কীয় প্ৰস্তুতি আৰু অগ্ৰগতিৰ বিস্তৃত পৰ্যালোচনা কৰা হয়। জিলাখনৰ বিভিন্ন ৰাজহচক্ৰ বিষয়া আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াবৰ্গ উপস্থিত থকা এই সভাত আয়ুক্ত তিৱাৰীয়ে বিষয়াসকলক সকলো দায়িত্ব সময়মতে সঠিকভাৱে আৰু সমন্বয় ৰক্ষা কৰি সম্পন্ন কৰাৰ বাবে নিৰ্দেশনা দিয়ে। নগাঁও জিলাৰ ধনিয়াভেটি গাঁও পঞ্চায়তৰ চৰাপাৰাত আজি এটা পথত নিৰ্মাণ কৰা আধাৰশিলা ভাঙি দুটা শিশুৰ থিতাতে মৃত্যু হয়। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে গাঁওখনত এম জি এনৰেগাৰ এটা আধাৰশিলাৰ কাষত কেইটামান কণ কণ ল'ৰা ছোৱালী খেলি থকা অৱস্থাত আধাৰশিলাটো ভাঙি দুটি শিশুৰ গাত পৰাত থিতাতে মৃত্যু হয়। এই দুৰ্ঘটনাত এগৰাকী কিশোৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আহত কিশোৰীগৰাকী সম্প্ৰতি চিকিৎসাধীন হৈ আছে। যোৱা 13 জুলাইত দেহাৱসান ঘটা বিশিষ্ট সাহিত্যিক পদ্মশ্ৰী সন্মানেৰে বিভূষিত গীতা উপাধ্যায়ৰ শেষকৃত্য আজি ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। তেজপুৰৰ বিভিন্ন সামাজিক, সাংস্কৃতিক আৰু সাহিত্য অনুষ্ঠানৰ লগতে বিভিন্ন দল সংগঠনে পুষ্পাঞ্জলি অৰ্পণেৰে সাহিত্যিকগৰাকীলৈ শেষ শ্ৰদ্ধা নিবেদন কৰে। শোণিতপুৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে আজি পুৱা প্ৰয়াত সাহিত্যিকগৰাকীৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধা জ্ঞাপনৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত আৰ্জেণ্টিনা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা ডালা ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত ফ্ৰান্সক 2-0 গ'লত পৰাস্ত কৰি স্পেইন ফাইনেলত প্ৰৱেশ কৰিছে। ছেমি ফাইনেলত পৰাজিত দুটা দলে 19 জুলাইত মিয়ামিত তৃতীয় স্থানৰ বাবে প্লে অফৰ খেলত অৱতীৰ্ণ হ'ব। অহা 20 জুলাইত নিউয়ৰ্কৰ নিউজাৰ্চি ষ্টেডিয়ামত ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি পাৰ্পল চিটি, যোৰাবাটৰ বান সমস্যা, কৃষক পঞ্জীয়ন আদি বিভিন্ন বিষয়ত আলোচনা। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ মাইজানৰ নগাঘুলি ঘাটৰ জলসম্পদ প্ৰকল্প পৰিদৰ্শন আৰু বান নিয়ন্ত্ৰণৰ ব্যৱস্থাৰ পৰ্যালোচনা। বিভিন্ন দাবীৰ সমৰ্থনত সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ আজিৰে পৰা দুদিনীয়াকৈ ৰাজ্যজুৰি কৰ্মবিৰতি আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত আৰ্জেণ্টিনা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:45 শুনিবলৈ পাব।